ইয়ুব ৪২ অধ্যায়। ইয়ুবে নম্ৰ হোৱাত দুগুণ উন্নতি লাভ কৰে। তেতিয়া ইয়ুবে জিহুৱাক উত্তৰ দি ক'লে, মই জানো যে তুমি সকলো কৰিব পাৰা, কোনো সংকল্প তোমাৰ অসাধ্য নহয়। তুমি মোক কোৱা, কোনে বিনা জ্ঞানেৰে ঈশ্বৰৰ মন্ত্ৰণা গুপ্ত ৰাখিব পাৰে? সেইদৰে মই নুবুজা, মই নজনা, মোৰ বোধৰ অগম্য অতি আচৰিত কথা মই ক'লো। মিনতি কৰোঁ, শুনা, মই কথা কওঁ, মই তোমাক সুধো, তুমি মোক কোৱা। পূৰ্বে তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলোঁ, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলোঁ। এই হেতুকে মই নিজকে ঘৃণাইছোঁ, ধূলি আৰু ছাইত বহি মই খেদ কৰিছোঁ। জিহুৱাই ইয়ুবক কথা কোৱাৰ পাছত তেওঁ তৈমনীয়া ইলিফজক ক'লে, তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে, কাৰণ মোৰ দাস ইয়ুবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই। এই হেতুকে তোমালোকে সাতোটা ভতৰা আৰু সাতোটা মতা মেৰচাক লৈ মোৰ দাস ইয়ুবৰ ওচৰলৈ গৈ নিজৰ বাবে হোম বলি উৎসৰ্গ কৰা। তাতে মোৰ দাস ইয়ুবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব, কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰ বাবে তেওঁকহে গ্ৰহণ কৰিম। কিয়নো তোমালোকে মোৰ দাস ইয়ুবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই। তেতিয়া তৈমনীয়া ইলিফজ চুহিয়া বিলদাদত আৰু নামাথিয়া চুফৰ গ'ল আৰু জিহুৱাই তেওঁলোকক আজ্ঞা দিয়াৰ দৰে তেওঁলোকে যেতিয়া কৰিলে, তেতিয়া জিহুৱাই ইয়ুবক গ্ৰহণ কৰিলে। যেতিয়া ইয়ুবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া জিহুৱাই তেওঁ দুৰ্দশাৰ পৰিৱৰ্তন কৰিলে আৰু জিহুৱাই ইয়ুবক আগতকৈ দুগুণ সম্পত্তি দিলে। পাছত তেওঁ ভায়েক ককায়েক আৰু বায়েক ভনীয়েকসকল আৰু তেওঁ আগৰ চিনাকি লোকসকল ইয়ুবৰ ওচৰলৈ আহি তেওঁৰ ঘৰত তেওঁৰে সৈতে ভোজন কৰিলে আৰু তেওঁৰ বাবে দুখ প্ৰকাশ কৰিলে আৰু জিহুৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁক সান্ত্বনা দিলে আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ ৰূপ আৰু একোটা সোণৰ আঙুঠি দিলে। এইদৰে জিহুৱাই ইয়ুবৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক আশীৰ্বাদযুক্ত কৰিলে। তাতে তেওঁ 14,000 মেৰচাক আৰু ছাগলী, 6,000 উট, 1,000 হাল বলত আৰু 1,000 গাধী হ'ল। তেওঁ সাতোটা পুতেক আৰু 3 জীয়েকো হ'ল। তেওঁ বৰজনীৰ নাম জিমিমা, দ্বিতীয়জনীৰ নাম কচিয়া আৰু তৃতীয়জনীৰ নাম কেৰণ হপুক ৰাখিলে। ইয়ুবৰ জীয়েক কেইজনীৰ নিচিনা সুন্দৰী যুৱতী গোটেই দেশত পোৱা নগ'ল আৰু বাপেকে তেওঁলোকৰ ভাই ককায়েকসকলৰ লগত তেওঁলোককো উত্তৰাধিকাৰ দিলে। ইয়াৰ পাছত ইয়ুবে 140 বছৰ জীয়াই থাকি নিজৰ পু নাতি আদি 4 পুৰুষলৈকে দেখিলে। এইদৰে ইয়ুবে বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই প্ৰাণত্যাগ কৰিলে।